হিতোপদেশ 19 অধ্যায়। নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক কোনো এজন কথাত বিপদগামী আৰু অজ্ঞানী লোকতকৈ ভাল। জ্ঞানৰ অবিহনে অভিপ্ৰায় থকা ভাল নহয়, আৰু যিজনে বেগেৰে যায় তেওঁ পথ হেৰুৱায়। মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে, আৰু তেওঁ হৃদয় জিহুৱাৰ বিৰুদ্ধে ক্ৰোধাম্বিত হয়। ধন সম্পত্তিয়ে অনেক বন্ধু একত্ৰিত কৰে, কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিচ্ছিন্ন হয়। মিছা সাক্ষী দিয়াজনে দণ্ড নোপোৱাকৈ নাথাকিব, আৰু যিজনে মিছা কথা কয় তেওঁ অব্যাহতি নাপায়। অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যিজনে উপহাৰ দিয়ে তেওঁ সকলো বন্ধু হয়। যদি দৰিদ্ৰ লোকৰ ভায়েকসকলে তেওঁক ঘীণ কৰে, তেনেহ'লে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব। তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আঁতৰি যায়। যিজনে জ্ঞান লাভ কৰে তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে। যিজনে বিবেচনা শক্তি ৰাখে তেওঁ যি ভাল তাক বিচাৰি পায়। মিছা সাক্ষী দিয়াজনে দণ্ড নোপোৱাকৈ নাথাকিব, কিন্তু মিছা কথা কোৱাজন বিনষ্ট হ'ব। অজ্ঞানী লোকে বিলাসিতা জীৱন যাপন কৰা অনুপযুক্ত, তেনেহ'লে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত। মানুহৰ বিবেচনাই তেওঁ ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ। ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জনৰ দৰে, কিন্তু তেওঁ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে। মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কণ্ডল কৰা মহিলা টোপ টোপকৈ পৰি থকা পানীৰ দৰে। ঘৰ আৰু ধন সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ, কিন্তু জ্ঞানৱতী ভাৰ্যা জিহুৱাৰ পৰা পোৱা যায়। এলাহে মানুহক দুঃখৰ নিদ্ৰাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে তেওঁ ভোকত থাকিব। যিজনে আজ্ঞা পালন কৰে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে, কিন্তু যিজনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে তেওঁ মৃত্যু হ'ব। যিজনে দৰিদ্ৰক দয়া কৰে তেওঁ জিহুৱাক ঋণ দিয়ে, আৰু তেওঁ কৰা কাৰ্যৰ বিনিময় তেওঁক পৰিশোধ কৰিব। আশা থাকোঁতে নিজৰ সন্তানক নিয়মানুৱৰ্তিতা শিকোৱা, আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা। অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত। যদি তুমি তেওঁক মুক্ত কৰা, তেনেহ'লে তুমি দ্বিতীয়বাৰৰ বাবেও কৰিব লাগিব। তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ'বলৈ পৰামৰ্শ শুনা আৰু নিৰ্দেশ গ্ৰহণ কৰা। মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে, কিন্তু জিহুৱাৰ অভিপ্ৰায় থিৰে থাকিব। আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল। জিহুৱাক তেওঁ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ'ব। আৰু যিজনৰ সেয়া আছে তেওঁ তৃপ্ত হৈ থাকিব, আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ'ব। এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই এনেকি পুনৰাই মুখলৈ ঘূৰাই নিব নোৱাৰিব। নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদৰ্শী হ'ব, আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব। যি পুত্ৰই পিতৃক লোট কৰে আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্ৰ যিজনে লাজ আৰু অপমান আনে। হে মোৰ পুত্ৰ, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্ৰান্ত হ'বা। দুৰ্নীতিগ্ৰস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে। নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে হাঁচ বহা কূপ যুগুত আছে।